সুপার হিটস 93.5 রেড এফএম অর মর্নিং নাম্বার 1 লৈ বনাবিশ আৰু মোৰ সৈতে আছে রেড এফএমৰ ষ্টুডিঅ'ত অফ কোর্স ডক্টৰ বিকাশ ৰায় দাস এণ্ড আপেলে ডে কিভছ দ্য ডক্টৰ অৱে এইটো কথা কিমান দূৰ সঁচা
স্পেচিয়েলি ভেজিটেবলস এণ্ড ফ্ৰুটছ দে আৰ ভেৰি গুড ফৰ আৱাৰ হেল্থ আমি যিমান পাৰি বেছিকে শাক পাচলি আৰু ফ্ৰুটছ আমি খাব লাগে আমাৰ সাধাৰণতে অসমীয়া মানুহবিলাকে ফল মূল কম খায় আৰু এনেকুৱা নহয় যে এপেলটো খালে ভাল এইটো নহয় ইভেন যিবিলাক থলুৱা ফল মূল পোৱা যায় লেটেকু পনিয়াল মধুৰিয়াম সেইবিলাকতো বহুত নিউট্ৰিয়েণ্টছ থাকে আৰু সেইবিলাকো খুব ভাল বস্তু আমাৰ কাৰণে শৰীৰৰ কাৰণে আৰু তাত বহুত এণ্টি অক্সিডেণ্টছ থাকে বেমাৰৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে বহুতো ধৰণৰ পদাৰ্থ থাকে মিনাৰেলছ থাকে এণ্টি এজিং প্ৰপাৰ্টিজ থাকে গতিকে আমি ফল মূল আৰু শাক পাচলি যিমান পাৰি বেছিকৈ
খাওঁ এনেকুৱা হৈছে নেকি এপেল খোৱা মানুহজনে ডক্টৰৰ গাখীৰ নাচাপে
ডক্টৰেও কিন্তু এপেল খায় নাই সেইটো একচুৱেলি দ্য মিনিং ইজ ডেট যদি আমি বেছিকৈ ফল মূল খাওঁ ডেফিনেটলি আমি কমকৈ বেমাৰত আক্ৰান্ত হ'ম গতিকে ফল মূল খোৱাটো ভাল
অ'কে থেংক ইউ চ' মাছ ফৰ গ্ৰেচিং থেংক ইউ ওৱান্স এগেইন আহক এৰি আগবাঢ়ো চুপাৰ হিট গীতৰ মাজলৈ 93.5 ৰেড এফ এম বজাতে ৰহক